পল্টন বজাৰ পুলিচ থানাৰ মাইকীজনীয়ে মোক সুধিছিলে, বুজিছে নাই, আপুনি আপুনি পঞ্চম টাৱাৰ চিনি পায় নেকি? মই কৈছো মই নাপাওঁ, মই নাজানো। লাওৰা পিতনটো কেনেকুৱা হল বে? মোৰ টুপি আৰু মোৰ চচমা কত গল? লাওৰা এই জেগাত, এই বিশ্ব কত? লাওৰা ঐ, এই বিশ্বত যিকোনো বস্তু লাওৰা
গম পাইছে না নাই?
সেইদিনা তহঁতৰ 3 মিনিটৰ সময় আছিলে, খাচ খাচ উৰাই দিলে তাৰ 4 মিনিটত তহঁতে হস্পিটেল নাপাৱ কেলা? মোৰ পকেটৰ পৰা যিখন উলিয়াইছিলো তহঁতৰ গলৰ কাষত চাক চাক মাৰি দিলে, তই 4 মিনিটত মেডিকেল কলেজ নাপাৱ।
হেল্ল'
হে
নৰ, তুমি কাৰ লগত কথা পাতি আছা গম পাইছা নেকি? তুমি
কাৰ
লগত কথা পাতি আছা?
পঞ্চম টাৱাৰৰ মালিকৰ নামটো কয় এতিয়া?
তই জানা পঞ্চম টাৱাৰত যা না, ডাইৰেক্টলি যা, এতিয়া খোলা আছে পঞ্চম টাৱাৰ, যা
তাত।
মই
এটা সময় আহিব, যি সময় আহিব নহয়,